আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে মণিপুৰৰ হস্তশিল্প উদ্যান শস্য আৰু সৌৰ শক্তিৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ বাবে কেইবাগৰাকীও ব্যক্তিক প্ৰধানমন্ত্ৰীৰ মন কী বাতত প্ৰশংসা কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ আজি নিশা অসমাগমন কাইলৈ বটদ্ৰৱা প্ৰকল্প আৰু গুৱাহাটী আৰক্ষী আয়ুক্তালয় উদ্বোধন খানাপাৰাত অনুষ্ঠিত অসম গ্ৰন্থমেলাত আজি শিশুৰ দিন উদযাপন বছৰৰ শেষৰটো দেওবাৰ উদযাপনৰ বাবে ৰাজ্যৰ বনভোজস্থলীসমূহত হিতকো নেওচি অগণন লোকৰ সমাগম আৰু অস্মিতা পূব মণ্ডল হকী লীগৰ জুনিয়ৰ শাখাৰ আজিৰ খেলত ত্ৰিপুৰাৰ বিৰুদ্ধে অসমৰ 19-0 গলৰ ব্যৱধানত জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা আৰু মোৰ সৈতে আছে ইভা মহন্ত। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মন কী বাতৰ 129 সংখ্যক খণ্ডত মণিপুৰৰ হস্তশিল্প উদ্যান শস্য আৰু সৌৰ শক্তিৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ বাবে কেইবাগৰাকীও ব্যক্তিক প্ৰশংসা কৰে। ৰাজ্যখনৰ উদ্যোগী মৈৰাংথেম শেঠৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে বিশেষভাৱে উল্লেখ কৰে। ৰাজ্যখনৰ এখন প্ৰান্তীয় গাঁৱৰ এই লোকজনৰ প্ৰচেষ্টাত অঞ্চলটোত সৌৰ শক্তি উৎপাদনৰ ক্ষেত্ৰত লোৱা পদক্ষেপৰ বাবে প্ৰধানমন্ত্ৰীয়ে শলাগ লয়। তেওঁৰ এই প্ৰচেষ্টাৰ ফলত অঞ্চলটোত কেইবাশ পৰিয়ালে সৌৰ শক্তি উৎপাদন তথা ব্যৱহাৰ কৰাৰ লগতে বহুতো স্বাস্থ্য সেৱা কেন্দ্ৰও সৌৰ শক্তি ব্যৱহাৰৰ উপযোগী হৈ উঠিছে। একেদৰে ৰাজ্যখনৰ সেনাপতি জিলাৰ সুখনে কৃষ্ণাৰ পৰিয়ালে পৰম্পৰাগতভাৱে কৰি অহা ফুল খেতি আৰু চুৰাচান্দপুৰ জিলাৰ মাৰ্গাৰেট ৰামথাৰজিয়েমে বাঁহ আৰু কাঠেৰে প্ৰস্তুত কৰা হস্তশিল্প সামগ্ৰীয়ে দেশৰ বিভিন্ন প্ৰান্তৰ বজাৰ দখল কৰাৰ বিষয়েও উল্লেখ কৰে।
मणिपुर के चूरा चांदपुर में मार्गरेट राम थारसी एमजी उनके प्रयास ऐसे ही हैं। उन्होंने मणिपुर के पारंपरिक उत्पादों को वहां के हैंडीक्राफ्ट को बांस और लकड़ी से बनी चीजों को एक बड़े विजन के साथ देखा और इसी विजन के कारण वो एक हैंडीक्राफ्ट आर्टिस्ट से लोगों के जीवन को बदलने का माध्यम बन गई। आज मार्गरेट जी की यूनिट उसमें 50 से ज्यादा आर्टिस्ट काम कर रहे हैं और उन्होंने अपनी मेहनत से दिल्ली समेत देश के कई राज्यों में अपने प्रोडक्ट का एक मार्केट भी डेवलप किया है। साथियों, मणिपुर से ही एक और उदाहरण सेनापति जिले की रहने वाली चोखोने क्रिचेना जी का है। उनका पूरा परिवार परंपरागत खेती से जुड़ा रहा है। क्रिचेना ने इस पारंपरिक अनुभव को एक और विस्तार दिया। उन्होंने फूलों की खेती को अपना पैशन बनाया। आज वो इस काम से अलग अलग मार्केट्स को जोड़ रही है और अपने इलाके के लोकल कम्युनिटीज को भी एम्पावर कर रही है। साथियों, ये उदाहरण इस बात का पर्याय है कि अगर पारंपरिक ज्ञान को आधुनिक विजन के साथ आगे बढ़ाएं तो ये आर्थिक प्रगति का बड़ा माध्यम बन जाता है।
ভাৰতে চলিত বৰ্ষত ৰাষ্ট্ৰীয় সুৰক্ষাৰ পৰা ক্ৰীড়া ক্ষেত্ৰলৈকে বিজ্ঞান পৰীক্ষাগাৰৰ পৰা বৃহৎ মঞ্চলৈকে বিভিন্ন ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শক্তিশালী স্থিতিত উপনীত হৈছে বুলি প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে 2025 বৰ্ষটোৰ বিষয়ে আলোকপাত কৰি কয় যে বছৰটোৱে প্ৰতিজন ভাৰতীয়কে গৌৰৱ অনুভৱ কৰিব পৰাকৈ যথেষ্ট স্মৃতি দি গৈছে। অপাৰেশ্যন সিন্দুৰ প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৌৰৱ কৰিব পৰা আটাইতকৈ উল্লেখনীয় মুহূৰ্ত বুলি প্ৰধানমন্ত্ৰীয়ে মত পোষণ কৰে। বন্দে মাতৰমৰ 150 বছৰীয়া উদযাপনত দেশবাসীৰ স্পৃহা আৰু উদ্যমৰ প্ৰধানমন্ত্ৰীয়ে শলাগ লয়। ক্ৰীড়াৰ দিশতো 2025 চনটো উল্লেখনীয় আছিল বুলি তেওঁ কয়। ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ ICC চেম্পিয়নছ ট্ৰফী দখল আৰু মহিলা ক্ৰিকেট দলৰ প্ৰথমবাৰৰ বাবে বিশ্বকাপ দখলে দেশবাসীক উৎসাহিত কৰাৰ কথা শ্ৰীমোদীয়ে উল্লেখ কৰে। মহিলাৰ দৃষ্টিহীন T20 বিশ্বকাপত ভাৰতীয় দলে খিতাপ দখলেৰে যি ইতিহাস ৰচিলে তাৰ বাবে প্ৰধানমন্ত্ৰীয়ে প্ৰতিগৰাকী খেলুৱৈকে প্ৰশংসা কৰে। বিশ্ব চেম্পিয়নশ্বিপৰ বিভিন্ন শিতানত পদক লাভ কৰা পেৰা এথলীটসকলকো তেওঁ অভিনন্দন জনায়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। ভ্ৰমণকালত শ্ৰীশ্বাহে গুৱাহাটী আৰু বটদ্ৰৱাত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ কাইলৈ নগাঁও জিলাৰ বটদ্ৰৱাত অসম চৰকাৰে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ঐতিহাসিক বটদ্ৰৱা প্ৰকল্প উদ্বোধন কৰিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাক কলা সংস্কৃতি আৰু আধ্যাত্মিকতাৰ অন্যতম প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ কৰি তোলাত এই প্ৰকল্পই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। গৃহমন্ত্ৰীগৰাকীৰ উপস্থিতিত বটদ্ৰৱা প্ৰকল্প উদ্বোধনী অনুষ্ঠানৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। ঐতিহ্যমণ্ডিত আকাশী গংগাৰ তীৰত নিৰ্মাণ কৰা বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্পথলীত উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। অঞ্চলটোৰ ৰাইজে গৃহমন্ত্ৰীগৰাকীক আদৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বটদ্ৰৱা প্ৰকল্পস্থলী পৰিদৰ্শন কৰি কাইলৈ উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়। প্ৰায় 222 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প কাইলৈ উদ্বোধন কৰা হ'ব যদিও জনতাৰ বাবে 1 ফেব্ৰুৱাৰীত মুকলি কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ পৰিচালনা সমিতিয়ে পৰিচালনা কৰিব বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত শ্ৰীশ্বাহৰ ভ্ৰমণ সন্দৰ্ভত এইদৰে কয়।
কেন্দ্রীয় গৃহমন্ত্রী ডাঙরিয়া মানে ভাবো যে 11:30 আগত ল্যান্ড করব নখে ইয়ালে আহিব। প্রথমতে মহাপুরুষ শ্রীমন্ত আবির্ভাব ক্ষেত্রে শুভ উদ্বোধন করব। গুরু আসনের উপরলৈকে গৈ গুরু আসন যেটো একদম হায়েস্ট ইয়ার উচ্চতা উচ্চতালৈ গৈ তেখেতে আবির্ভাব ক্ষেত্রখন চারিওফালৰ পৰা চাব। তারপর তেখেতে নাটঘরলৈ যাব, যত নেকি আমার আই সকলে দিহানাম প্রদর্শন করে গৃহমন্ত্রী ডাঙরিয়া দেখাব। গোটেই রাস্তাটো শঙ্করী কলাকৃষ্টি আর গায়ন বায়নেরে একটা আধ্যাত্মিক পরিবেশ সৃষ্টি করব। প্রকল্পটো কালি উদ্বোধন হব, কিন্তু জনতার বাবে খুলি দিবর কারণে আমি কিছু আরো সময় লম, প্রায় এমাহ সময় লম। আমি টার্গেট করেছি যে আমি 1 ফেব্রুয়ারির ভিতর আমি জনতায় আহিব পরাকে খুলি দিম। গোটেইখিনি ঠিকঠাক করে আমি 30 দিনের ভিতর রাইজর বাবে মুকুলি।
গৃহমন্ত্রী শ্রী শাহে কাইলৈ গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্তালয় আৰু খানাপাৰাত নৱনিৰ্মিত জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ উদ্বোধন কৰিব। 5,000খন আসনযুক্ত এই প্ৰেক্ষাগৃহ উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম বৃহৎ প্ৰেক্ষাগৃহ হিচাপে পৰিগণিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কাইলৈ বিয়লি 4 বজাত আয়োজিত এটা অনুষ্ঠানত প্ৰেক্ষাগৃহটো উদ্বোধন কৰিব। এই প্ৰেক্ষাগৃহত সন্মিলন ভৱন, বহুখলপীয়া গাড়ী ৰখোৱা স্থান, উদ্যান, ফুড কোৰ্ট ইত্যাদি থাকিব। আনহাতে আৰক্ষী আয়ুক্তালয়ৰ নৱনিৰ্মিত 8-মহলীয়া ভৱনটো উন্নত প্ৰযুক্তিৰে সজ্জিত কৰা হৈছে। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত গ্ৰন্থমেলাত আজি বছৰৰ অন্তিমটো দেওবাৰে গ্ৰন্থপ্ৰেমীৰ সমাৱেশত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। গ্ৰন্থমেলাৰ আজি 5ম দিনটো শিশুৰ দিন হিচাপে উদযাপন কৰা হয়। পুৱা বিশিষ্ট শিশু সাহিত্যিক বন্দিতা ফুকনে শিশুসকলৰ অনুষ্ঠান মুকলি কৰি শিশুসকলক নম্বৰৰ পিছত দৌৰা যন্ত্ৰ নকৰিবলৈ অভিভাৱকসকলৰ প্ৰতি আহ্বান জনায়। পুৱা 9:30 বজাত শিশুসকলৰ কবিতা আবৃত্তিৰে খানাপাৰাৰ বাকৰি মুখৰিত হৈ পৰে। দিনৰ 11:30 বজাত আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়। বিয়লি 2 বজাত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে জুবিন গাৰ্গ সোঁৱৰণী অস্থায়ী প্ৰেক্ষাগৃহত মুকলি কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। কবিতা আবৃত্তি প্ৰতিযোগিতাৰ ক শাখাত ধ্যানশ্ৰী ভৰদ্বাজে প্ৰথম, ৰাহুল বৰাই দ্বিতীয় আৰু আকাংক্ষা চামাইৰায় তৃতীয় পুৰস্কাৰ লাভ কৰে। আকস্মিক বক্তৃতা প্ৰতিযোগিতাত ক শাখাত অভিৰূপ আকাশ চান্দিল্যই প্ৰথম, দৰ্শিল কুমাৰ বৰুৱাই দ্বিতীয় আৰু পূৰ্বাঞ্চী দাসে তৃতীয় স্থান দখল কৰে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে ইভা মহন্তয়।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজস্থলীসমূহত আজি বনভোজদলৰ ব্যাপক সমাগম পৰিলক্ষিত হয়। আজি বছৰটোৰ অন্তিমটো দেওবাৰ হোৱা হেতুকে ৰাজ্যৰ বিভিন্ন বনভোজস্থলী আৰু পৰ্যটনস্থলসমূহত আনন্দৰ দিনটো অতিবাহিত কৰিবলৈ বহুলোকে ভিৰ কৰে। গুৱাহাটী মহানগৰী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলসমূহত জাৰকো নেওচি অগণন লোকে প্ৰাকৃতিক পৰিৱেশত একগোট হৈ বনভোজৰ আনন্দ উপভোগ কৰে। নুনমাটি, সোণচালি, বশিষ্ঠ, টেখেৰিয়া, ৰাণী, দীপৰবিল, চন্দ্ৰপুৰ, হাতীশিলাৰ উপৰিও ৰাজ্যৰ অন্যান্য প্ৰান্তৰ বনভোজস্থলীসমূহত আজি বহুলোক সমবেত হয়। মৰিগাঁৱৰ পবিতৰা, চনকা, নগাঁৱৰ আকাশী গংগা, শিৱসাগৰৰ ঐতিহ্যমণ্ডিত স্থানসমূহৰ লগতে দিচাংমুখতো ভিন্ন প্ৰান্তৰ পৰা অহা বনভোজস্থলসমূহে নৈসৰ্গিক পৰিৱেশত দিনটো অতিবাহিত কৰে। একেদৰে নামেৰি, কাজিৰঙা, চান্দুবি, ওৰাং ৰাষ্ট্ৰীয় উদ্যানকে ধৰি ভিন্ন স্থানসমূহতো জনসাধাৰণে ভিৰ কৰে। অৱশ্যে বনভোজস্থলসমূহ ৰাজ্যৰ ভিন্ন স্থানৰ লগতে মহানগৰ উপকণ্ঠ অঞ্চলৰ পৰা গুৱাহাটীলৈ উভতি অহাৰ সময়ত ভীষণ যানজঁটৰ সৃষ্টি হয়। ইয়াৰ ফলত মহানগৰী খানাপাৰাকে ধৰি বিভিন্ন অঞ্চলত বহু সময় ধৰি যান বাহনসমূহ আবদ্ধ হৈ থাকিবলগীয়া হয়। অসম ৰাজ্যিক চিৰিয়াখানাতো আজি পুৱাৰে পৰা বহু লোকৰ সমাগম হয়। বছৰটোৰ অন্তিম দেওবাৰটো উদযাপনৰ বাবে গোৱালপাৰা জিলাৰ উৰ্পদ বিলৰ পাৰতো বনভোজস্থল আৰু পৰ্যটকে ভিৰ কৰা পৰিলক্ষিত হয়। বিলখনলৈ বিদেশী পৰিভ্ৰমী চৰাইৰ আগমন ঘটাৰ লগে লগে পৰ্যটকৰ সংখ্যা বৃদ্ধি হৈছে। বিলখনৰ নৈসৰ্গিক শোভা উপভোগ কৰি পৰ্যটকসকল আপ্লুত হয়। ইতিহাস প্ৰসিদ্ধ শ্ৰী সূৰ্য পাহাৰতো আজি ভালেসংখ্যক বনভোজস্থলৰ আগমন ঘটে। মানস ৰাষ্ট্ৰীয় উদ্যানতো আজি দেশী বিদেশী পৰ্যটকৰ ভিৰ পৰিলক্ষিত হয়। বিগত 3-4 দিন ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰী শীতৰ কবলত পৰিছে। আজিও গোটেই দিনটো ঘন কুঁৱলীয়ে চৌপাশ আৱৰি ৰখাৰ ফলত দূৰণিবতীয়া যাত্ৰা পথত যান বাহন চলাচলৰ ক্ষেত্ৰতো কিছু অসুবিধাৰ সৃষ্টি হয়। মহানগৰীৰ ঠায়ে ঠায়ে জনসাধাৰণে সন্ধিয়াৰ ভাগত জুই জ্বলাই উলোৱা পৰিলক্ষিত হৈছে। আজি মহানগৰীৰ পথসমূহত জনসাধাৰণৰ আহ-যাহ কিছু কম হোৱা পৰিলক্ষিত হয়। ৰাজ্যৰ সৰ্বোচ্চ তাপমাত্ৰা আজি 24 ডিগ্ৰী আৰু সৰ্বনিম্ন 15 ডিগ্ৰী চেলচিয়াছৰ আশে পাশে থকা বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। প্ৰচণ্ড শীত আৰু ঘন কুঁৱলীৰ বাবে দেশৰ আন কেইবাখনো ৰাজ্যৰ স্বাভাৱিক জীৱন যাত্ৰাত ব্যাঘাত জন্মিছে। ৰেল বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে সমগ্ৰ উত্তৰ ভাৰতত ঘন কুঁৱলীৰ বাবে কমেও 48খন ৰেল পলমকৈ চলাচল কৰিবলগীয়া হৈছে। সুৰক্ষা ব্যৱস্থা হিচাপে ৰেলৰ গতি হ্ৰাস কৰাৰ ফলত যাত্ৰীসকল ভীষণ অসুবিধাৰ সন্মুখীন হৈছে। একেদৰে বিমান পৰিবহণ সেৱাতো বতৰৰ প্ৰতিকূল প্ৰভাৱ পৰিলক্ষিত হৈছে। গোলাঘাট জেলাৰ মৰঙীৰ পুৰা বাংলাৰ জুবিন গাৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত সদৌশ মইনা পাৰিজাতৰ অষ্টাদশ দ্বিবাৰ্ষিক সমাৰোহ তথা মহাৰাজ জয়ন্তী কাৰ্যসূচীৰ আজি তৃতীয় দিনাও অঞ্চলটোত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। যোৱা 26 ডিচেম্বৰৰ পৰা অনুষ্ঠিত এই সমাৰোহৰ আজি তৃতীয় দিনা বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। ৰাজ্যৰ 22খন জিলাৰ মইনাসকলে শোভাযাত্ৰাত অংশ লৈ ৰাজ্যৰ ভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি প্ৰতিফলিত কৰে। তেওঁলোকে হাতী মানুহৰ সংঘাতকে ধৰি অসমৰ জ্বলন্ত সমস্যাৰ প্ৰতি জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰে। কাইলৈ এই সমাৰোহৰ সামৰণি পৰিব। এই সন্দৰ্ভত সমাৰোহৰ এগৰাকী বিষয় ববীয়ে এইদৰে কয়।
তেখেতসকলে ভাৰতৰ নিজৰ সৰ্বজনীন শিশু অনুষ্ঠান, গতিকে তেওঁলোকৰ সৌভাগ্যৰ কথা যে আমাৰ এই অনুষ্ঠান আৰু ঠাইত আজি কাৰ্যসূচী মহাৰাজ জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান আমাৰ গোলাঘাট জিলাৰ মৰঙীৰ পুৰা বঙলাৰ জুবিন গাৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত কৰা হৈছিলে। তাৰে দুটা দিনৰ কাৰ্যসূচী সফল সমাপন হৈছে বুলি আমি অনুভৱ কৰিছো।
বিশ্বনাথ জিলাৰ বাঘমাৰীত আজি জিলা প্ৰশাসনে দখলীকৃত ফিজিয়াৰ ভূমিত উচ্ছেদ অভিযান চলায়। জিলা প্ৰশাসনে যোৱা আগষ্টত অঞ্চলটোৰ ভূমি দখল কৰি থকা 732 পৰিয়াললৈ জাননী জাৰি কৰিছিল, কিন্তু ইয়াৰে 68 পৰিয়ালে উচ্চ ন্যায়ালয়ৰ কাষচপাৰ বাবে উচ্ছেদ অভিযান স্থগিত ৰাখিবলগীয়া হৈছিল। প্ৰশাসনে আজি ন্যায়ালয় বিবেচনাধীন 68 পৰিয়ালৰ বাসগৃহৰ বাহিৰে বাকী 664 পৰিয়ালৰ বাসগৃহত শান্তিপূৰ্ণভাৱে উচ্ছেদ চলায়। পৰৱৰ্তী বাতৰিৰ বাবে পুনৰ গৈছো সংগীতা শৰ্মাৰ কাষলৈ।
অস্মিতা পূব মণ্ডল হকী লীগৰ জুনিয়ৰ শাখাৰ আজি অনুষ্ঠিত এখন খেলত অসমে ত্ৰিপুৰাৰ বিৰুদ্ধে 19-0 গলৰ ব্যৱধানত জয়লাভ কৰে। গুৱাহাটী মহানগৰীৰ ভেটাপাৰাৰ মৌলানা মহম্মদ তৈবুল্লাহ হকী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত জয়েৰে অসমে পইণ্ট তালিকাৰ শীৰ্ষত উপনীত হয়। উল্লেখযোগ্য যে প্ৰথমখন খেলত অসম বিহাৰৰ হাতত পৰাস্ত হৈছিল। প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত আন এখন খেলত উৰিষ্যাৰ ছোৱালী দলে বিহাৰক 7-0 গলৰ ব্যৱধানত পৰাস্ত কৰে। অসম, উৰিষ্যা আৰু বিহাৰ এখনকৈ খেলত জয়ী হৈছে যদিও গলৰ গড় হিচাপত অসম শীৰ্ষস্থানত আছে। লীগৰ অন্তিমখন খেলত অসম অহা 30 ডিচেম্বৰত উৰিষ্যাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কাইলৈ হ'বলগীয়া একমাত্ৰ খেলখনত উৰিষ্যাই ত্ৰিপুৰাৰ বিৰুদ্ধে খেলিব। প্ৰতিযোগিতাৰ নিয়ম অনুসৰি পইণ্ট তালিকাৰ শীৰ্ষ দল দুটা ফাইনেলত অৱতীৰ্ণ হ'ব। ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ মহিলা টি-20 ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল আজি তিৰুৱনন্তপুৰমত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। ভাৰতে সম্প্ৰতি 3-0 ফলাফলেৰে এই 5খনীয়া শৃংখলাত অপ্ৰতিৰোধ অগ্ৰগতি লাভ কৰিছে। শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল অহা মঙলবাৰে এই একেটা স্থানতে অনুষ্ঠিত হ'ব। মৰিগাঁৱৰ ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত অনুষ্ঠিত মতিৰাম বৰা সোঁৱৰণী সোণালী জয়ন্তী ফুটবল প্ৰতিযোগিতাত DBI কামৰূপ দল ছেমিফাইনেলত প্ৰৱেশ কৰিছে। আজি অনুষ্ঠিত চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত DBI কামৰূপে কোকৰাঝাৰ গ্লোবেল FC 3-1 গলৰ ব্যৱধানত পৰাস্ত কৰে। কাইলৈ প্ৰথমখন ছেমিফাইনেলত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ দল দলবাৰী যুৱ কল্যাণ সংঘৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। মণিপুৰৰ হস্তশিল্প, উদ্যান শস্য আৰু সৌৰ শক্তিৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ বাবে কেইবাগৰাকীও ব্যক্তিক প্ৰধানমন্ত্ৰীৰ মন কী বাতত প্ৰশংসা। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আজি নিশা অসম আগমন, কাইলৈ বটদ্ৰৱা প্ৰকল্প আৰু গুৱাহাটী আৰক্ষী আয়ুক্তালয় উদ্বোধন। খানাপাৰাত অনুষ্ঠিত অসম গ্ৰন্থমেলাত আজি শিশুৰ দিন উদযাপন। বছৰৰ শেষৰটো দেওবাৰ উদযাপনৰ বাবে ৰাজ্যৰ বনভোজস্থলীসমূহত শীতকো নেওচি অগণন লোকৰ সমাগম। আৰু অস্মিতা পূব মণ্ডল হকী লীগৰ জুনিয়ৰ শাখাৰ আজিৰ খেলত ত্ৰিপুৰাৰ বিৰুদ্ধে অসমৰ 19-0 গলৰ ব্যৱধানত জয়লাভ। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।